ৰুথ এক অধ্যায়। বিচাৰকৰ্তাসকলে শাসন কৰা সময়ত দেশত এবাৰ আকাল হৈছিল। সেয়ে যিহুদাৰ বৈতলেহেমৰ এজন ব্যক্তিয়ে তেওঁ ভাইজা আৰু তেওঁৰ পুতেক দুজনৰ সৈতে মোৱাব দেশত বাস কৰিবলৈ গৈছিল। সেই ব্যক্তিৰ নাম ইলিমেলক আছিল, তেওঁ ভাইজাৰ নাম নয়মি আৰু তেওঁৰ পুতেক দুজনৰ নাম মহলুন আৰু কিলিউন আছিল। তেওঁলোক যিহুদা বৈতলেহেম নিবাসী ইফ্ৰাথিয়া মানুহ আছিল। তেওঁলোকে মোৱাব দেশলৈ গ'ল আৰু সেই দেশ পোৱাৰ পাছত তেওঁলোকে তাতে বাস কৰিবলৈ ল'লে। পাছত নয়মীৰ স্বামী ইলিমেলকৰ মৃত্যু হ'ল আৰু তেওঁ পুত্ৰ দুজনৰ সৈতে তাতে নিবাস কৰিবলৈ ল'লে। তেওঁ পুত্ৰ দুজনে তাতে দুজনী মোৱাবিয়া ছোৱালী বিয়া কৰালে। তাৰে এজনীৰ নাম অৰ্পা আৰু আনজনীৰ নাম ৰুথ। তেওঁলোকে সেই ঠাইত প্ৰায় 10 বছৰ বসবাস কৰি থাকিল। তাৰ পাছত মহলুন আৰু কিলিউন নামৰ এই পুত্ৰ দুজনৰো মৃত্যু হ'ল। নয়মী পুত্ৰহাৰা আৰু স্বামীহীনা হ'ল। পাছত নয়মীয়ে দুজনী বোৱাৰীয়েকৰে সৈতে মোৱাব দেশত ত্যাগ কৰি যিহুদা দেশলৈ উভতি যোৱাৰ সিদ্ধান্ত ল'লে। তেওঁ মোৱাব দেশতে শুনিবলৈ পাইছিল যে যিহুদা দেশত থকা নিজৰ লোকসকলক যিহুৱাই প্ৰয়োজনৰ সময়ত সহায় কৰে আৰু খোৱা বস্তু যোগায়। সেয়ে নয়মীয়ে বোৱাৰী দুজনীৰ সৈতে সেই দেশ পৰিত্যাগ কৰি যিহুদা দেশলৈ খোজকাঢ়ি উভতি আহিবলৈ সিদ্ধান্ত ল'লে। সেয়ে নয়মীয়ে বোৱাৰীয়েক দুজনীক ক'লে, তোমালোকে নিজ নিজ মাতৃৰ ঘৰলৈ উভতি যোৱা। তোমালোকে যিদৰে মৃতবোৰলৈ আৰু মোলৈকো দয়া কৰিছিলা, সেইদৰে যিহুৱাই তোমালোকলৈকো দয়া কৰক। তোমালোকে যেন পুনৰ স্বামী গ্ৰহণ কৰি তেওঁলোকৰ ঘৰত বিশ্ৰাম কৰিব পোৱা। যিহুৱাই তোমালোকক এনে বৰ দিয়ক। তাৰ পাছত তেওঁ দুয়োকে চুমা খোৱাত তেওঁলোকে চিঞৰি কান্দিবলৈ ধৰিলে আৰু তেওঁলোকে ক'লে, নহয় নহয়, আমি হ'লে আপোনাৰ লগত আপোনাৰ লোকসকলৰ ওচৰলৈ যাম। তেতিয়া নয়মীয়ে ক'লে, সেই মোৰ আইতিহঁত, উভতি যোৱা। তোমালোকে মোৰ লগত কিয় যাব ওলাইছা? তোমালোকৰ স্বামী হ'বৰ বাবে এতিয়া জানো মই গৰ্ভত পুত্ৰ ধাৰণ কৰিব পাৰিম। সেই মোৰ আইতিহঁত, নিজ বাটে উভতি যোৱা, কিয়নো মই অতি বৃদ্ধা, আকৌ বিয়া হ'ব নোৱাৰোঁ। আৰু যদিও মোৰ আশা আছে বুলি মই কওঁ আৰু মই বিয়া হৈ আজি ৰাতিয়ে যদি পুত্ৰ প্ৰসৱ কৰোঁ, তথাপি তোমালোকে জানো সিহঁত ডাঙৰ হোৱালৈকে সিহঁতৰ কাৰণে বিয়া নোহোৱাকৈ অপেক্ষা কৰি থাকিব পাৰিবা। সেই মোৰ আইতিহঁত, মই তোমালোকতকৈও অতি বেছি দুখীত, কাৰণ যিহুৱাৰ হাত মোৰ বিৰুদ্ধে উঠিল। তেতিয়া তেওঁলোকে পুনৰ চিঞৰি কান্দিবলৈ ধৰিলে। আনহাতে অৰ্পাই শাহুৰেকক চুমা খাই বিদায় ল'লে, কিন্তু ৰুথ তেওঁৰ লগতে থাকিল। তেতিয়া নয়মীয়ে ক'লে, সৌৱা চোৱা, তোমাৰ জায়েৰাই নিজ লোকসকলৰ আৰু নিজ দেৱতাৰ ওচৰলৈ ঘূৰি গ'ল, তুমিও তোমাৰ জায়েৰাৰ সৈতে উভতি যোৱা। কিন্তু ৰুথে ক'লে, আপোনাক এৰি আপোনাৰ ওচৰৰ পৰা যাবলৈ মোক নক'ব, কিয়নো আপুনি যলৈকে যায় ময়ো তালৈকে যাম, আৰু আপুনি য'ত থাকিব ময়ো তাতে থাকিম। আপোনাৰ লোকসকলে মোৰ লোক হ'ব আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হ'ব। আপোনাৰ যি ঠাইত মৃত্যু হ'ব মোৰো সেই ঠাইতে মৃত্যু হ'ব আৰু তাতেই মোৰ মৈদামো হ'ব। কেৱল মৃত্যুৰ বাহিৰে আন কোনোৱে যদি মোক আপোনাৰ পৰা পৃথক কৰিব পাৰে, তেন্তে যিহুৱাইহে মোক অধিক দণ্ড দিয়ক। তেতিয়া নয়মীয়ে দেখিলে যে ৰুথ তেওঁৰ লগত যাবলৈ দৃঢ় প্ৰতিজ্ঞ। তেতিয়া তেওঁ তাইক পুনৰ বাধা নকৰিলে। পাছত তেওঁলোকে দুয়ো বৈতলেহেম চহৰ নোপোৱালৈকে গৈ থাকিল আৰু তেওঁলোকে বৈতলেহেম নগৰ পোৱাৰ পাছত তেওঁলোকৰ বিষয় লৈ নগৰৰ লোকসকল উত্তেজিত হৈ পৰিল আৰু মহিলাসকলে আহি সুধিলে, এওঁৱেই নয়মী নহয়নে? তেতিয়া তেওঁলোকক ক'লে, মোক নয়মী বুলি নামাতিবা, কিন্তু মাৰা বুলি মাতিবা, কিয়নো সৰ্বশক্তিমান ঈশ্বৰে মোৰ জীৱন তিক্ততাৰে পৰিপূৰ্ণ কৰিলে। মই পূৰ্ণ সংসাৰলৈ ওলাই গৈছিলোঁ, কিন্তু জিহুৱাই মোৰ সংসাৰ শূন্য কৰি ঘৰলৈ উভতাই আনিলে। সেয়ে তোমালোকে মোক কিয় নয়মী বুলি মাতিছা? জিহুৱাই মোৰ বিৰুদ্ধে সাক্ষ্য দিছে আৰু সৰ্বশক্তিমান ঈশ্বৰে মোক যাতনাদায়ক কৰিলে। এইদৰে নয়মী আৰু তেওঁ মোৱাবিয়াৰ বোৱাৰীয়েক ৰুথ মোৱাব দেশৰ পৰা উভতি আহিল আৰু তেওঁলোকে জব ধান দাবলৈ আৰম্ভ কৰা কালত বৈদলেহেম আহি পালে।